ভক্তিবচন অনুষ্ঠানৰ মজিয়ালৈ আপোনাক স্বাগতম প্ৰিয় শ্ৰোতা।
আজি দেই পবিত্ৰ ক্ষণতে উজ্বলি উঠক খ্ৰীষ্টৰ জ্যোতি।
জীৱনৰ পিছল বাটত খোজ পেলাওঁতে মানুহ হিচাপে আমাৰ বিভিন্ন ভুল ত্ৰুটি হ'ব পাৰে। কেতিয়াবা এই ভুল ত্ৰুটিবোৰৰ পৰিণতি বৰ কষ্টকৰ হয়। তেনেকুৱা দুখ যন্ত্ৰণাবোৰত পৰাৰ আগতেই আহক, জীৱনৰ সঠিক পথত নিৰ্ভুল খোজ দিবলৈ শুনো ঈশ্বৰৰ জীৱনময় বাক্য ভক্তিবচন।
এতিয়া আহক বাইবেল শিক্ষা শুনাৰ আগতে এই ভক্তিমূলক গীতটিৰে ঈশ্বৰৰ প্ৰশংসা কৰোঁ।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। লগতে এইবুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। আমি এইবুলিও আশা কৰিছো যে আপুনি আমালৈ মাজে সময়ে চিঠি পত্ৰ লিখি আছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠান শুনি কেনে পাইছে, সেই বিষয়ে আমালৈ কেতিয়াবা চিঠি লিখি জনাইছেনে? কিবা সুধিবলগীয়া বুজিবলগীয়া কথা থাকিলেও আমালৈ লিখিব পাৰে। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। হওক, আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাইছোঁ, কিয়নো তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দিছা। প্ৰভু, তোমাৰ বাক্যৰ মাজেৰে তুমি আমাৰ প্ৰত্যেককে তোমাৰ মাত শুনিবলৈ দিয়া। আমাৰ প্ৰয়োজন অনুসাৰে তুমি আমাক কথা কোৱা। আমাৰ শ্ৰোতাসকলৰ জীৱনত তোমাৰ আশীৰ্বাদ উপচি পৰাকৈ বৰষাই দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আপোনাৰ বোধহয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথম কৰিন্থিয়া নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, আৰু আজি আমি এই প্ৰথম কৰিন্থিয়া পুস্তকৰ 12 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছো। ইয়াৰ আগৰ অনুষ্ঠানত আমি পবিত্ৰ আত্মাৰ বৰবিলাকৰ বিষয়ে আলোচনা আৰম্ভ কৰিছিলো, আৰু সেই একে বিষয় ইয়াতো চলি থকা আমি দেখিবলৈ পাম। আমি 12 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদটো পঢ়ি দিছো, শুনিবচোন। আন কোনোক ভাৱবাণী কবৰ, আন কোনোক আত্মাবিলাক চিনিবৰ, আন কোনোক নানাবিধ ভাষা কবৰ, আৰু আন কোনোক নানা ভাষাৰ অৰ্থ প্ৰকাশ কৰিবৰ শক্তিৰূপ বৰ দিয়া হৈছে। এইবোৰ পবিত্ৰ আত্মাৰ বিভিন্ন বৰ। ইয়াত যিবোৰ বৰৰ কথা কোৱা হৈছে সেইবোৰ অলৌকিক কাম। অলৌকিক মানে হ'ল লোক বা মানুহৰ স্বাভাৱিক সামৰ্থ্যৰ ঊৰ্ধৰ কাম। আমি জানো যে পাচনীসকলৰ যুগত তেওঁলোকে আচৰিত আচৰিত কাম কৰিছিল, কিন্তু আমি যদি ভালদৰে চাওঁ তেন্তে দেখা পাওঁ যে তাতকৈও বেছি আচৰিত আৰু মহৎ কাম আজিকালি হৈ আছে, আৰু সেইটো হৈছে আমাৰ শুভবাৰ্তা প্ৰচাৰৰ দ্বাৰা হেৰুৱা আত্মাই পৰিত্ৰাণ পোৱা। প্ৰভু যীশু যেতিয়া এই পৃথিৱীত আছিল তেতিয়া তেওঁ এজন মানুহক কৈছিল যে নাদৰ পাৰত চুমৰীয়া তিৰোতাই আৰু ফৰিচীসকলৰ মাজৰ নিকোদিমে বিশ্বাস কৰাত মই আচৰিত হোৱা নাই, কিন্তু মোৰ দৰে ঈশ্বৰৰ বাক্য কৈ যেতিয়া তোমালোকে মানুহক পৰিত্ৰাণৰ ভাগী কৰিবা সেইটো বেছি মহৎ কাম হ'ব। এইবাৰ চাওঁ হওক ভাৱবাণীৰ বিষয়ে। ভাৱবাণী মানে হ'ল প্ৰভু যীশুৰ ইচ্ছাৰ কথা ঘোষণা কৰা, অৰ্থাৎ ঈশ্বৰৰ বাক্যৰ শিক্ষা দিয়া। ঈশ্বৰৰ বাক্যৰ শিক্ষা দিবলৈ ইচ্ছুক মানুহৰ আজি সঁচাকৈ প্ৰয়োজন হৈছে, কাৰণ অগণন মানুহে আজিও সত্য ঈশ্বৰক চিনি পোৱা নাই। সেই সত্য ঈশ্বৰৰ কথা ক'ব পৰা আৰু তেওঁ কোৱা কথা ঈশ্বৰৰ পবিত্ৰ আত্মাই শুনোতাজনক বুজাই দিব বুলি বিশ্বাস কৰিব পৰা মানুহৰ সঁচাকৈ প্ৰয়োজন হৈছে। এইবাৰ আহক আত্মাবিলাকক চিনি পোৱা বৰৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ। হওক, আত্মাক চিনি পোৱা মানে হ'ল সঁচা আৰু মিছাৰ মাজত প্ৰভেদ উলিয়াব পৰা বৰ। এইটো এটা পবিত্ৰ আত্মাৰ বৰ। বহু খ্ৰীষ্টীয় লোকৰ এই বৰটো আছে, কিন্তু বহু বাইবেল শিক্ষকে কয় যে তেওঁলোকৰ সেই বৰটো নাই। সেইকাৰণে জীৱনত তেওঁলোকে বহু বেছি ঠগ খাইছে। তেওঁলোকে মানুহক সহজে বিশ্বাস কৰে, বিশেষকৈ মণ্ডলীৰ মানুহবিলাকক তেওঁলোকে বিশ্বাসযোগ্য বুলি ভাবে আৰু ঠগ খায়। কিন্তু সেইসকল মানুহে তেওঁলোকক বেয়াকৈ প্ৰবঞ্চিত কৰে। কিন্তু কিছুমান মানুহে আকৌ মানুহ চিনি পায়। বহুতৰ হলে এই গুণটো আছে, সেইকাৰণে তেওঁলোকে ঠগ নাখায়। বহু সময়ত তেওঁলোকে মানুহজনক দেখিয়েই কয় এই মানুহজনৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত, নাইবা কেতিয়াবা কয় এইজন এজন ভাল মানুহ, তেওঁৰ লগত সম্বন্ধ ৰাখিব পাৰি ইত্যাদি। আৰু বহু ক্ষেত্ৰত দেখা গৈছিল যে তেওঁলোকে কোৱা কথা সঁচা। আন এটা বৰ হ'ল নানাবিধ ভাষা ক'ব পৰা বৰ। নানা ভাষা মানে কোনো মানুহে বুজি নোপোৱা ভাষা নহয়, বৰং মানুহে বুজি পোৱা আৰু প্ৰচলিত ভাষাৰ কথাহে ইয়াত কোৱা হৈছে। বাইবেলত কোনো অজান ভাষাৰ কথা আপুনি নাপায়। আনকি পাচনীসকলে যি ভাষা কৈছিল সেয়াও মানুহে বুজি পোৱা ভাষা আছিল। বাইবেলখন আজিলৈকে যিমান ভাষাত অনুবাদ কৰা হৈছে তাৰে কোনো এটাও অজান বা অপ্ৰচলিত ভাষা নহয়, সকলোবিলাক প্ৰচলিত ভাষা। অৱশ্যে আজিও এনে কিছুমান ভাষা আছে যিবোৰত বাইবেলখন অনুবাদ কৰা হোৱা নাই। গতিকে আজি আমি অজান ভাষা এটাৰ কাৰণে সময় নষ্ট নকৰি প্ৰচলিত ভাষাবিলাকৰ যিবোৰত বাইবেল অনুবাদ কৰা হোৱা নাই সেইবোৰৰ কাৰণে সময় খৰচ নকৰোঁ কিয়? বিশ্বাসকাৰীসকলৰ ভিতৰত আন এটা বৰ হ'ল ভাষা অনুবাদ কৰিব পৰা বৰ। কেতিয়াবা বাহিৰৰ শিক্ষকে ঈশ্বৰৰ বাক্য ক'লে সেই শিক্ষাবিলাক আঞ্চলিক বা স্থানীয় ভাষাত সুন্দৰকৈ বুজাই দিব পৰাটো ঈশ্বৰৰ এটা বৰ। এইবাৰ 11 নম্বৰ পদটো পঢ়িছো, কিন্তু সেই একমাত্ৰ আত্মাই যাকে যি দিবলৈ মন কৰে তাকে তেওঁক ভাগ বাতি দি সেই সকলোকে সাধন কৰিছে। প্ৰিয় শ্ৰোতা, এই পদটিত কোৱা হৈছে যে পবিত্ৰ আত্মা নিজেই স্বাধীন, বিশ্বাসকাৰীক বৰ দিয়াৰ ক্ষেত্ৰতো তেওঁ স্বাধীন, তেওঁ যাক যি ইচ্ছা কৰে সেই বৰ তেওঁক দিয়ে। কিন্তু তথাপিতো বিশেষ বৰ পাবলৈ আমি প্ৰাৰ্থনা কৰিব পাৰোঁ। এই কথাটোকে পৌলে কৰিন্থিয়া খ্ৰীষ্টীয় লোকসকলক বুজাবলৈ চেষ্টা কৰিছিল, কাৰণ তেওঁলোক মাংসিক খ্ৰীষ্টীয় লোক আছিল, তেওঁলোকৰ আত্মিকতাৰ দিশটো দুৰ্বল আছিল, জিভাৰে ভাষা ক'ব পৰাতহে তেওঁলোক মোহিত হৈছিল। সেইকাৰণে পৌলে এই পত্ৰত কথাবিলাক বহলাই আলোচনা কৰিছে। আমি ইতিমধ্যে পাই আহিছো যে কৰিন্থ মণ্ডলীত বহুতো ভুল কাম আৰু ভুল ধাৰণা চলি আছিল। সেই ভুলবিলাকৰ শুধৰণিৰ কাৰণে পবিত্ৰ আত্মাৰ বৰৰ দ্বাৰা সকলো কথা বুজাই দিছে। এই পত্ৰত আমি পালো যে পবিত্ৰ আত্মাই যাকে যি ইচ্ছা কৰে তেওঁ সেই বৰ দিয়ে। অৱশ্যে বিশেষ বৰ পাবলৈ আমি প্ৰাৰ্থনা কৰিব পাৰোঁ, সেইবুলি আমি কাকো হিংসা কৰিব নালাগে বা কাৰো লগত প্ৰতিযোগিতাত নামিব নালাগে, কাৰণ সেইবিলাক পবিত্ৰ আত্মাৰ কাম নহয়। এতিয়া আমি 11 নম্বৰ পদটো পঢ়িছো, কিয়নো যেনেকৈ শৰীৰ এক আৰু তাৰ অংগ প্ৰত্যংগ অনেক, কিন্তু সেই শৰীৰৰ সকলো অংগ প্ৰত্যংগ অনেক হলেও এক শৰীৰ হয়, তেনেকৈ খ্ৰীষ্টও। প্ৰিয় শ্ৰোতা, এই পদটিৰ কথাখিনি বুজিবলৈ ইয়াৰ লগত আমি আৰু দুটা পদ যোগ দিওঁ হওক। সেই পদ দুটা হ'ল 20 আৰু 27 নম্বৰ পদ, পঢ়ি দিছো, শুনিবচোন। কিন্তু এতিয়া অনেক অংগ প্ৰত্যংগ হলেও শৰীৰ এক, তোমালোকে খ্ৰীষ্টৰ শৰীৰ আৰু একো একোজনেই এক এক অংগস্বৰূপ। প্ৰিয় শ্ৰোতা, আমাৰ শৰীৰত থকা বিভিন্ন অংগ প্ৰত্যংগৰ এটি তুলনামূলক আলোচনাৰে পৌলে আমাক আত্মিক বৰবিলাকৰ সম্বন্ধৰ এটি শিক্ষা দিব বিচাৰিছে। আমি জানো যে আমাৰ শৰীৰত থকা বিভিন্ন অংগ প্ৰত্যংগবিলাকৰ কাম বেলেগ বেলেগ। ঠিক সেইদৰে মণ্ডলীটো অনেক মানুহ আছে যদিও প্ৰত্যেকজনৰেই বৰ বেলেগ বেলেগ। আমাৰ শৰীৰত কেইবাশ বা হাজাৰ অংগ প্ৰত্যংগ আছে। ঠিক সেইদৰে খ্ৰীষ্টৰ শৰীৰস্বৰূপ মণ্ডলী একোটাতো কেইবাশ কেইবা হাজাৰ সদস্য থাকিব পাৰে আৰু থাকে। শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগই যেনেকৈ এক শৰীৰৰ কাৰণে বেলেগ বেলেগ কাম কৰি থাকে, ঠিক তেনেকৈ প্ৰতিজন সদস্য বা সদস্যাৰ বৰ বেলেগ বেলেগ হলেও এক খ্ৰীষ্টৰ গৌৰৱৰ বাবেহে বেলেগ বেলেগ কাম কৰিব লাগে। এবাৰ এগৰাকী বিখ্যাত বাইবেল শিক্ষকে বল খেলোতে ভৰিত দুখ পাইছিল আৰু ডাক্তৰক দেখুৱাবলৈ গৈছিল। তেখেতে ডাক্তৰক সুধিছিল, ভৰিত কিমানডালনো হাড় থাকে? তেতিয়া ডাক্তৰে কৈছিল যে ভৰিখনত মুঠতে 27ডাল হাড় আছে। তেতিয়া সেই বাইবেল শিক্ষকগৰাকীয়ে কৈছিল যে মই সেই আটাইকেইডাল হাড়তেই আঘাত পোৱা যেন পাইছো। তেতিয়া ডাক্তৰে কৈছিল যে নহয়, আপুনি মাত্ৰ এডাল হাড়তহে আঘাত পাইছে, কিন্তু এডালত আঘাত পালেও আপুনি গোটেই ভৰিত দুখ পাবই। এৰা প্ৰিয় শ্ৰোতা, আমাৰ শৰীৰটো অতি আচৰিত, তাত বহুতো অংগ প্ৰত্যংগ আছে। তাত হাড় আৰু মাংস আছে, কোষ আৰু পেশী আছে, তেজ হীৰা ইত্যাদি অনেক আছে। এই সকলোবোৰে একেলগে কাম কৰি থাকে। এবাৰ সেই একেগৰাকী বাইবেল শিক্ষকে সভাত বহু সময় ধৰি থিয় হৈ থকাকৈ থাকিব লগা হৈছিল, কাৰণ তেওঁ তেনেকৈ দীঘলীয়া কথা কৈছিল। সভাৰ পাছত এজন ডাক্তৰে তেখেতক ভাত খাবলৈ মাতি নিছিল আৰু সুধিছিল, আপুনি আজি ইমান সময় ধৰি কথা কওঁতে আপোনাৰ শৰীৰৰ কোনটো অংগই বাৰু প্ৰধানকৈ কাম কৰা বুলি আপুনি ভাবে? উত্তৰত শিক্ষকগৰাকীয়ে কৈছিল যে প্ৰধান কামটো তেওঁৰ জিভাখনে কৰিছিল। তেতিয়া ডাক্তৰে কৈছিল যে নহয়, তেওঁৰ ভৰিৰ পতাখনেহে তেওঁক বিশেষকৈ সহায় কৰিছিল। আপোনাৰ যদি ভৰিৰ পতা দুখন নাথাকিলেহেঁতেন তেন্তে আপুনি ইমান সময় থিয় হৈ কথা ক'ব নোৱাৰিলেহেঁতেন, এইবুলি ডাক্তৰজনে কৈছিল। হয় প্ৰিয় শ্ৰোতা, আমাৰ সকলোৰে ক্ষেত্ৰত ভৰিৰ পতা দুখন বৰ দৰকাৰী। উঠোঁতে, বহোঁতে, ফুৰোঁতে, খেলোঁতে, কাম কৰোঁতে এই ভৰিৰ পতা দুখনে আমাক যথেষ্ট সহায় কৰে। কেতিয়াবা ভাবি চাইছেনে যে ভৰিৰ পতা দুখনে যদি শৰীৰৰ বিৰোধিতা কৰি কয় যে মই আৰু তোমাৰ লগত নাযাওঁ কাৰণ তুমি মোক অকণো গুৰুত্ব নিদিয়া, মানুহে তোমাৰ ওঠ, মুখ, নাক, কাণ ইত্যাদিহে দেখা পায়, কিন্তু মুখ হলে কোনেও নেদেখে, তুমিও মোক জোতা মোজাৰে ঢাকি থৈ দিয়া, মোকো কেতিয়াবা খোলাকৈ ৰাখি মানুহক চাবলৈ দিব নোৱাৰা নেকি? অৱশ্যে আমি জানো যে মোৰ ভৰিৰ পতা দুখন চাবলৈ কোনেও ইচ্ছা নকৰিব, কাৰণ ভৰিৰ পতা দুখন দেখাত আকৰ্ষণীয় নহয়। কিন্তু তথাপিতো ই আমাৰ শৰীৰৰ এটা বৰ দৰকাৰী অংগ। ভৰিৰ পতা দুখনৰ দৰে খ্ৰীষ্টৰ মণ্ডলীতো এনে কিছুমান মানুহ আছে যিসকলক মানুহে চিনিয়েই নাপায় আৰু চিনি পালেও অকণো গুৰুত্ব নিদিয়ে। এওঁলোক অৱশ্যে মণ্ডলীৰ পালক, পৰিচাৰক, শিক্ষক বা গায়ক নহয়, কিন্তু প্ৰাৰ্থনা আৰু বিশ্বাসৰ একো একোজন হয়তো বীৰ। এতিয়া আমি চাওঁ হওক যে এজন মানুহ খ্ৰীষ্টৰ শৰীৰস্বৰূপ মণ্ডলীৰ সহভাগী কেনেকৈ হ'ব পাৰে। এই বিষয়ে 13 নম্বৰ পদ পঢ়িছো, কাৰণ আমি যিহুদী হওঁ বা গ্ৰীক হওঁ, দাস হওঁ বা স্বাধীন হওঁ, সকলোৱেই এক শৰীৰ হ'বলৈ এক আত্মাত বাপ্তাইজিত হলো আৰু সকলোৱেই এক আত্মা পান কৰিবলৈ পালো। প্ৰিয় শ্ৰোতা, এই পদটিত যি বাপ্তিস্মৰ কথা কোৱা হৈছে এয়া হৈছে পবিত্ৰ আত্মাৰ বাপ্তিস্ম। পবিত্ৰ আত্মাই আমাক বিশ্বাসকাৰীৰ শৰীৰৰ লগত সংযুক্ত কৰে আৰু প্ৰতিজনকেই একো একোটা বৰ দিয়ে। সেইকাৰণে আমাৰ নিজৰ বৰবিলাক খ্ৰীষ্টৰ মণ্ডলীৰ কাৰণে ব্যৱহাৰ কৰিব লাগে। সেই ক্ষেত্ৰত আমি আমাৰ ভৰি দুখনৰ দৰে অনাদৃত অৱহেলিত হ'ব পাৰোঁ। আমি আনৰ চকুত নপৰা আৰু কাৰো আকৰ্ষণৰ পাত্ৰ নহ'ব পাৰোঁ, কিন্তু তথাপিতো আমাৰ এটা বৰ আছেই আৰু সেইটো আমি খ্ৰীষ্টৰ কাৰণে ব্যৱহাৰ কৰিব লাগে। এইবাৰ 14-17 পদলৈকে পঢ়িছো, কিয়নো শৰীৰ এটা অংগৰ নহয় কিন্তু অনেক অংগ। ভৰিয়ে যদি কয় মই হাত নোহোৱা কাৰণে শৰীৰৰ অংশ নহওঁ, তেন্তে সি সেইকাৰণে শৰীৰৰ অংশ নহয় এনে নহয়। আৰু কাণেও যদি কয় মই চকু নোহোৱা কাৰণে শৰীৰৰ অংশ নহওঁ, তেন্তে সি সেইকাৰণে যে শৰীৰৰ অংশ নহয় এনে নহয়। গোটেই শৰীৰেই চকু হোৱা হলে শ্ৰৱণ ক'ত হলহেঁতেন, আৰু গোটেইটো শ্ৰৱণ হোৱা হলে ঘ্ৰাণ ক'ত হলহেঁতেন? প্ৰিয় শ্ৰোতা, আমাৰ শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগৰ দ্বাৰাই মণ্ডলীৰ মানুহবিলাকৰ বেলেগ বেলেগ বৰৰ কথা কোৱা হৈছে আৰু সেই অংগ প্ৰত্যংগবিলাকে নিজৰ নিজৰ কাৰ্য সাধন কৰি যেনেকৈ শৰীৰক সহায় কৰে, তেনেকৈ প্ৰতিজন বিশ্বাসকাৰীয়ে নিজ নিজ বৰেৰে মণ্ডলীক সহায় কৰিব লাগে। 18 নম্বৰ পদ, কিন্তু এতিয়া ঈশ্বৰে ইচ্ছামতে অংগ প্ৰত্যংগবোৰক, এনেকৈ সেইবোৰৰ প্ৰত্যেকক শৰীৰত লগাই দিলে। প্ৰিয় শ্ৰোতা, ঈশ্বৰে নিজৰ প্ৰতাপেৰে বৰবিলাক দিয়ে আৰু তেওঁ যাক যেনেকৈ ইচ্ছা কৰে তেওঁক তেনেকৈ দিয়ে। সেইকাৰণে আমিও ঈশ্বৰৰহে ইচ্ছা সিদ্ধ কৰা উচিত। আনহাতে এই বৰবিলাক ঈশ্বৰে আমাক শৰীৰত লগাই দিছে যাতে আমি শৰীৰেও তেওঁৰ হৈ কাম কৰোঁ। এগৰাকী পালক মহাশয়ৰ মণ্ডলীত এজন বৰ অস্বাভাৱিক বৰ থকা মানুহ আছিল। তেওঁ কোনো শিক্ষক বা গায়ক নাছিল, কিন্তু গীৰ্জাঘৰৰ একেবাৰে পাছত থিয় হৈ আছিল আৰু যিকোনো ধৰণৰ হাই উৰুমি হলে তেওঁ তাৰ চোৱা চিতা কৰিছিল। কেতিয়াবা সৰু ল'ৰা ছোৱালীবিলাকে কান্দিলে বা মাকক আমনি কৰিলে, তেওঁ সেই ল'ৰা ছোৱালীবিলাকক বাহিৰলৈ নি উমলাইছিল আৰু কেতিয়াবা মাকবিলাকক বাহিৰলৈ মাতি নি ইটো সিটো দি উমলাবলৈ দিছিল। মাকবিলাকেও তেওঁৰ কথা শুনিছিল আৰু ল'ৰা ছোৱালীবিলাকক তেওঁৰ হাতত এৰি দিছিল। তেওঁ অতি সহজে মানুহবিলাকক মোহিত কৰিছিল। এনেকুৱা বৰ বহু কম মানুহৰহে থাকে। কেঁচুৱা উমলোৱাৰ দৰে ৰন্ধা বঢ়াও এটা বৰ। বাইবেলৰ শিক্ষক নহলেও ইয়াৰ যোগেদিও আমি ঈশ্বৰৰ পৰিচৰ্যা কৰিব পাৰোঁ। প্ৰিয় শ্ৰোতা, বাইবেলৰ কিছুমান ঘটনাৰ পৰা আমি স্বাভাৱিক বৰ আৰু আত্মিক বৰৰ বিচাৰ কৰিব পাৰোঁ। যেনে ধৰক পাচনি কৰ্মত পোৱা অননীয় আৰু চফিৰাৰ ঘটনাটো। তেওঁলোকৰ বৰ আছিল, কিন্তু তেওঁলোকে নিজে যীশুখ্ৰীষ্টৰ প্ৰভুত্বক স্বীকাৰ কৰা নাছিল। সেইকাৰণে তেওঁলোকে যেতিয়া মণ্ডলীৰ কাৰণে উপহাৰ আনিছিল, সেই উপহাৰ গ্ৰহণ কৰা হোৱা নাছিল। সেইকাৰণে তেওঁলোকে চিমোন পিতৰৰ আগত পৰি প্ৰাণ ত্যাগ কৰিছিল। তেওঁলোকৰ বৰ আছিল, কিন্তু প্ৰভুৱে বিচৰাৰ দৰে ব্যৱহাৰ কৰা নাছিল। সেইকাৰণে তেওঁলোকে মণ্ডলীৰ অন্তৰ্ভুক্ত হ'ব পৰা নাছিল। আনহাতে দৰকা নামৰ এগৰাকী মহিলাৰ কথা মনত পেলাওক। তেওঁ কাপোৰ চিলাব পৰা বৰ আছিল আৰু সেই বৰটো তেওঁ প্ৰভুৰ হাতত শুধাই দিছিল আৰু ঈশ্বৰৰ গৌৰৱৰ কাৰণে ব্যৱহাৰ কৰিছিল। এটা সময়ত সেই মহিলাগৰাকীৰ মৃত্যু ঘটিছিল। তেনেতে সেইদিনা চিমোন পিতৰ জাফুলৈ গৈছিল, তেতিয়া তাৰ তিৰোতাবিলাকে দৰকাই চিলাই কৰা কাপোৰবিলাক পিন্ধিছিল আৰু পিতৰক দেখুৱাইছিল। কাৰণ দুখীয়া তিৰোতাবিলাকে তাই চিলাই কৰা কাপোৰ পিন্ধিছিল আৰু সেই সময়ত দৰকাৰ নিচিনা এজনী তিৰোতাৰ বৰ দৰকাৰ আছিল। সেইকাৰণে চিমোন পিতৰে তাইৰ ওচৰলৈ গৈছিল আৰু তাইক মৃত্যুৰ পৰা পুনৰ জীৱিত কৰিছিল। সেইদৰে চিমোন পিতৰৰো এটা বৰ আছিল। 50 দিনীয়া পৰ্বৰ দিনা তেওঁ এজন মহান শিক্ষক আছিল। ঈশ্বৰে নিজ পৰাক্ৰমেৰে তেওঁক ব্যৱহাৰ কৰিছিল, কিন্তু ঈশ্বৰৰ অৰ্থে তেওঁৰ বৰৰ কাম যেতিয়া সিদ্ধ হৈছিল তেতিয়া কিন্তু তেওঁৰ মৃত্যু হৈছিল, তেতিয়া তেওঁ পুনৰ জী উঠা নাছিল। প্ৰিয় শ্ৰোতা, এই সকলোবোৰৰ ক্ষেত্ৰতেই ঈশ্বৰ স্বাধীন, আৰু কোনটো প্ৰয়োজন আৰু কোনটো প্ৰয়োজন নহয় সেইটো ঈশ্বৰেহে নিৰ্ধাৰণ কৰে। ঈশ্বৰে যদি আপোনাক কিবা সৰু কাম কৰিবলৈ বৰ দিছে, তেন্তে আপুনি তাকেই কৰক। সৰু হলেও ই এটা বৰ, আৰু পবিত্ৰ আত্মাই যীশুখ্ৰীষ্টৰ প্ৰভুত্বৰ অধীনত এই বৰ ব্যৱহাৰ হোৱাটো বিচাৰে। ঊনৈশৰ পৰা বাইশ নম্বৰ পদ। নতুবা আটাইবোৰ অংগ প্ৰত্যংগ এক অংগ হোৱা হলে তেন্তে শৰীৰ ক'ত হলহেঁতেন? কিন্তু এতিয়া অনেক অংগ প্ৰত্যংগ হলেও শৰীৰ এক, আৰু তোমাত মোৰ প্ৰয়োজন নাই বুলি চকুৱে হাতক ক'ব নোৱাৰে, বা তোমালোকত মোৰ প্ৰয়োজন নাই বুলি মূৰে ভৰি দুখনক ক'ব নোৱাৰে। কওক চাৰি, শৰীৰৰ যি যি অংগ আন আন অংগতকৈ দুৰ্বল বোধ হয় সেই সকলো অংগ প্ৰত্যংগও প্ৰয়োজনীয়হে হয়। প্ৰিয় শ্ৰোতা, এই পদকেইটাত কোৱা হৈছে যে এক শৰীৰত যেনেকৈ সকলো অংগ প্ৰত্যংগৰ প্ৰয়োজন আছে, ঠিক তেনেকৈ মণ্ডলীৰ ক্ষেত্ৰতো আটাই বৰপ্ৰাপ্ত বিশ্বাসকাৰী লোকৰেই প্ৰয়োজন আছে। তেইছৰ পৰা পঁচিছ পদ, আৰু আমি শৰীৰৰ যি যি অংগ আনতকৈ অনাদৰণীয় জ্ঞান কৰোঁ সেইবোৰক অধিক আদৰেৰে পোষিত কৰোঁ, আৰু আমাৰ কুৰূপ অংগবোৰেও অধিক শোভা পায়, কিন্তু আমাৰ সুৰূপ অংগবোৰৰ একো প্ৰয়োজন নাই। কিন্তু শৰীৰত যেন বিভেদ নহয়, বৰং অংগ প্ৰত্যংগবোৰে পৰস্পৰে হিত চিন্তা কৰে, এইকাৰণে ঈশ্বৰে অনাদৰণীয়টোক অধিক আদৰণীয় কৰি শৰীৰ সংগঠিত কৰিলে। আপুনি শাৰীৰিকভাৱে অক্ষম ল'ৰা ছোৱালী নিশ্চয় দেখিছে, তেওঁলোকে মাংসপেশীবোৰৰ শক্তি বঢ়াবলৈ কিছুমান অনুশীলন বা ব্যায়াম বা শৰীৰ চৰ্চা কৰা দেখা যায়। ঠিক সেইদৰে ঈশ্বৰেও সৰু সৰু বৰবিলাক উন্নত কৰিবলৈ বিশ্বাসকাৰীৰ শৰীৰৰ প্ৰতি বিশেষ মনোযোগ দিয়ে। অৱশ্যে আমাৰ মণ্ডলীবিলাকত অনেক সৰু সৰু বৰপ্ৰাপ্ত বিশ্বাসকাৰী আছে যিসকলৰ সম্পূৰ্ণ বিকাশ আজিও ঘটা নাই। এইখিনিতে আপুনি হয়তো ভাবিব পাৰে যে আপুনি ঈশ্বৰৰ কাৰণে একো কৰিব পৰা নাই। তেনেকৈ নাভাবিব, আপুনি কৰিব পৰা অনেক কাম আছে। বিশেষকৈ আপুনি যদি এজন ডেকা মানুহ, তেন্তে আপুনি ক'ত আৰু কি কৰাটো বিচাৰিছে সেই কথাটো আপুনি জানিবলৈ চেষ্টা কৰক। ঈশ্বৰে আপোনাক কি বৰ দিছে সেই কথাটো অনুসন্ধান কৰি উলিওৱাটো বৰ আমোদজনক আৰু উৎসাহৰ বিষয় হ'ব। ছাব্বিছ নম্বৰ পদ, তাতে এক অংগই দুখ পালে তাৰ সৈতে সকলো অংগ প্ৰত্যংগই দুখ পায়, আৰু এক অংগে মৰ্যাদা পালে তাৰে সৈতে সকলো অংগ প্ৰত্যংগই আনন্দ কৰে। এই পদটিত কোৱা হৈছে যে মণ্ডলীত ঈৰ্ষাৰ কোনো স্থান নাই, আমি সকলো এক মণ্ডলীৰ অংগ প্ৰত্যংগ, গতিকে এজন যদি সন্মানিত হয় তেন্তে আমি আটাইয়ে সন্মানিত হওঁ। এজনে দুখ পালে আমি আটাইয়ে দুখ পাওঁ। সাতাইছ আৰু আঠাইছ পদ, তোমালোক খ্ৰীষ্টৰ শৰীৰ আৰু একো একোজনেই এক এক অংগস্বৰূপ, আৰু ঈশ্বৰে প্ৰথমে মণ্ডলীত পাচনিবিলাকক, দ্বিতীয়তে ভাৱবাদীসকলক, তৃতীয়তে উপদেশকসকলক স্থাপন কৰিলে, তাৰ পাছত পৰাক্ৰম কাৰ্যবোৰ, তাৰ পাছত সুস্থ কৰিব পৰা বৰ, উপকাৰ, শাসন পদ আৰু নানা ভাষা দিলে। প্ৰিয় শ্ৰোতা, পদটিত উল্লেখ কৰা পাচনি, ভাৱবাদী ইত্যাদিবোৰ অতীত হ'ল, নহয়নে? নে কি কয়? আজি আমি সেইবিলাক হ'ব নোৱাৰোঁ, কিন্তু তথাপিতো ঈশ্বৰে আমাৰ কাৰণে এটা মহৎ কাম ৰাখিছে, সেইটো হৈছে উপকাৰ কৰা কাম। আজি আমি ঈশ্বৰৰ হৈ আনৰ উপকাৰ কৰিব পাৰোঁ। ঊনত্ৰিশ আৰু ত্ৰিশ পদ, সকলোৱে পাচনিনে, সকলোৱে ভাৱবাদীনে, সকলোৱে উপদেশক নে, সকলোৱে পৰাক্ৰম কাৰ্য কৰোতানে, সকলোৱে সুস্থ কৰিব পৰা বৰ পাইছেনে, সকলোৱে পৰভাষা কয়নে, সকলোৱে অৰ্থ বুজাই দিয়েনে? প্ৰিয় শ্ৰোতা, এই পদ দুটাত উল্লেখ কৰা বহুতো বৰ আজি হয়তো নাইকিয়া হৈছে, কাৰণ মণ্ডলীত আজি সেইবোৰৰ প্ৰয়োজন নোহোৱা হ'ল, কাৰণ ভাৱবাদীয়ে ভৱিষ্যৎবাণী কৰাৰ কোনো প্ৰয়োজন আজি নাই, সকলো প্ৰকাশ কৰা হ'ল। আজি প্ৰয়োজন হৈছে আমি মানুহক অনন্ত জীৱন আৰু অনন্ত মৃত্যুৰ কথা কোৱা, পৰিত্ৰাণ প্ৰচাৰ কৰা। একত্ৰিশ নম্বৰ পদ, কিন্তু উত্তম উত্তম বৰলৈ হাবিয়াস কৰা, তথাপি তাতকৈও এক উত্তম পথ মই তোমালোকক দেখুৱাওঁ। প্ৰিয় শ্ৰোতা, বৰদানৰ ক্ষেত্ৰত পবিত্ৰ আত্মা স্বাধীন যদিও আমি বিচৰা বৰ ঈশ্বৰৰ পৰা খুজিব পাৰোঁ, কাৰণ উত্তম উত্তম বৰলৈ আমি হাবিয়াস কৰিব পাৰোঁ। আজিও আমি উত্তম উত্তম বৰলৈ হাবিয়াস কৰিব পাৰোঁ, আৰু সেই বৰ আমি আনৰ উপকাৰৰ কাৰণে, মণ্ডলীৰ বৃদ্ধিৰ কাৰণে, ঈশ্বৰৰ গৌৰৱৰ কাৰণে ব্যৱহাৰ কৰিব লাগে। প্ৰিয় শ্ৰোতা, আজি আমি প্ৰথম কৰিন্থিয়া পুস্তকৰ বাৰ নম্বৰ অধ্যায় আলোচনা কৰি শেষ কৰিলোঁ। আজিলৈ আমাৰ সময়ো হৈ আহিছে, গতিকে আমাৰ আলোচনাটি ইমানতে সামৰিব খুজিছোঁ। আমাৰ পৰৱৰ্তী অনুষ্ঠান শুনিবলৈ যেন নাপাহৰে। ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তি বচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তি বচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275। এই ভক্তিবচন অনুষ্ঠানটি আপুনি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব। শ্ৰোতাসকললৈ এটি সুখবৰ, অহা ছেপ্টেম্বৰ মাহৰ পৰা প্ৰতি মঙলবাৰ আৰু বৃহস্পতিবাৰে আমি প্ৰচাৰ কৰিবলৈ লৈছো শ্ৰোতাসকলৰ অনুৰোধৰ গীতৰ অনুষ্ঠান ভক্তি সুৰ। গতিকে ভক্তিবচন অনুষ্ঠানত প্ৰচাৰিত হোৱা গীতসমূহৰ ভিতৰত আপোনাৰ প্ৰিয় গীতটোৰ বিষয়ে লিখি আমালৈ পঠিয়াওকচোন।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।